নমস্কাৰ, এয়া আকাশবাণী গুৱাহাটী। সন্ধিয়াৰ উজনি অসমৰ বাতৰিৰ সৈতে মই ভাস্বতী দেৱী। পঞ্চায়ত নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ বাবে কাইলৈ 14খন জিলাত ভোটগ্ৰহণ অনুষ্ঠিত হ'ব। এই পৰ্যায়ত সামৰি ল'বলগীয়া জিলাসমূহৰ ভিতৰত তিনিচুকীয়া, ডিব্ৰুগড়, চৰাইদেউ, শিৱসাগৰ, মাজুলী, যোৰহাট, গোলাঘাট, ধেমাজি, লখিমপুৰ, শোণিতপুৰ, বিশ্বনাথ, কাছাৰ, হাইলাকান্দি আৰু শ্ৰীভূমি জিলা আছে। ভোটগ্ৰহণৰ বাবে বিভিন্ন ভোটকেন্দ্ৰত নিয়োজিত বিষয়ববীয়াসকল ইতিমধ্যে কেন্দ্ৰলৈ ৰাওনা হৈছে। গোলাঘাট জিলাত প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণৰ বাবে আজি পুৱাৰে পৰা প্ৰিজাইডিং পলিং বিষয়াৰ লগতে নিৰাপত্তাৰক্ষীসকল নিজ নিজ ভোটকেন্দ্ৰসমূহ অভিমুখে যাত্ৰা কৰিছে। জিলাখনৰ 5টা বিধানসভা সমষ্টিত 20খন জিলা পৰিষদ, 108খন আঞ্চলিক পঞ্চায়ত আৰু 1,080টা ৱাৰ্ডৰ বাবে ভোটগ্ৰহণ হ'ব। জিলাখনত স্থাপন কৰা 1,164টা ভোটকেন্দ্ৰত 7,89,125গৰাকী ভোটদাতাই ভোটৰ অধিকাৰ সাব্যস্ত কৰিব পাৰিব। ইয়াৰে 228টা ভোটগ্ৰহণ কেন্দ্ৰ মহিলা বিষয়াৰ দ্বাৰা পৰিচালিত হ'ব। শিৱসাগৰ জিলাতো কাইলৈ ভোটগ্ৰহণৰ বাবে দায়িত্বাহী বিষয়া তথা সুৰক্ষাকৰ্মীসকল সংশ্লিষ্ট ভোটগ্ৰহণ কেন্দ্ৰত উপস্থিত হৈছেগৈ। জিলাখনৰ বেদবাৰী আঞ্চলিক পঞ্চায়তৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী অচ্যুতানন্দ গগৈৰ আকস্মিক মৃত্যুৰ পৰিপ্ৰেক্ষিতত বেদবাৰী আঞ্চলিক পঞ্চায়ত নিৰ্বাচন স্থগিত ৰখা হৈছে। ফলস্বৰূপে কাইলৈ জিলাখনৰ 4খন আঞ্চলিক পঞ্চায়ত, 12খন জিলা পৰিষদ, 82খন গাঁও পঞ্চায়ত আৰু 820টা ৱাৰ্ডৰ বাবে ভোটগ্ৰহণ কৰা হ'ব। ডিব্ৰুগড় জিলাত আজি পুৱাৰে পৰা পলিং আৰু প্ৰিজাইডিং বিষয়াসকলে যাৱতীয় নথি পত্ৰ সংগ্ৰহ কৰি ডিব্ৰুগড়, চাবুৱা আৰু লাহোৱাল সমষ্টিৰ ভোটগ্ৰহণ কেন্দ্ৰলৈ ৰাওনা হয়। জিলাখনত মুঠ ভোটদাতাৰ সংখ্যা হৈছে 8,71,975গৰাকী। ধেমাজি জিলাতো কাইলৈ 5,10,533গৰাকী ভোটদাতাই 727টা ভোটগ্ৰহণ কেন্দ্ৰত গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰিব। বিশ্বনাথ জিলাৰ 747টা ভোটকেন্দ্ৰত 4,74,927গৰাকী ভোটদাতাই 1,312গৰাকী প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰিব। চৰাইদেউ জিলাত প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণৰ বাবে কৰ্তব্যত নিয়োজিত নিৰ্বাচনী বিষয়াসকল ইতিমধ্যে প্ৰয়োজনীয় সামগ্ৰীসহ নিজ নিজ ভোটকেন্দ্ৰত উপস্থিত হৈছে। নিৰ্বাচনী প্ৰক্ৰিয়া শান্তিপূৰ্ণভাৱে সম্পন্ন কৰাৰ বাবে জিলা প্ৰশাসনে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে। সোণাৰী বিধানসভা সমষ্টিৰ অসম, অৰুণাচল আৰু অসম নাগালেণ্ড সীমান্তৱৰ্তী অঞ্চলসমূহত নিৰাপত্তাৰক্ষী নিয়োগ কৰা হৈছে। জিলাখনত স্থাপন কৰা 397টা ভোটগ্ৰহণ কেন্দ্ৰৰ 128টা মহিলাৰ দ্বাৰা পৰিচালিত হ'ব। ভাষা ৰোজা হেমকোষ অভিধানৰ প্ৰণেতা হেমচন্দ্ৰ বৰুৱাৰ স্মৃতি দিৱস উপলক্ষে আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হয়। হেমচন্দ্ৰ বৰুৱাৰ 129সংখ্যক মৃত্যু দিৱসৰ লগত সংগতি ৰাখি আজি গুৱাহাটী বিশ্ববিদ্যালয়ত শ্ৰদ্ধাঞ্জলি কাৰ্যসূচী অনুষ্ঠিত হয়। অনুষ্ঠানৰ আৰম্ভণিতে বিশ্ববিদ্যালয়ৰ চৌহদত থকা হেমচন্দ্ৰ বৰুৱাৰ প্ৰতিমূৰ্তিস্থলীত গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডঃ ননীগোপাল মহন্ত আৰু স্বাধীন প্ৰতিদিন গোষ্ঠীৰ অধ্যক্ষ জয়ন্ত বৰুৱাই বন্তি প্ৰজ্বলন কৰে। অনুষ্ঠানত অংশ লৈ বিশিষ্ট ভাষাবিদ তথা গৱেষক উপেন ৰাভা হাকাছাম, বিশ্ববিদ্যালয়খনৰ অসমীয়া বিভাগৰ মুৰববী অধ্যাপক কামালুদ্দিন আহমদকে ধৰি অন্যান্য ব্যক্তিসকলে ভাষাৰ ওজাগৰাকীয়ে হেমকোষৰ জৰিয়তে অসমীয়া ভাষা সাহিত্যলৈ আগবঢ়োৱা অৱদানৰ কথা সোঁৱৰে। অনুষ্ঠানৰ সৈতে সংগতি ৰাখি গছপুলি ৰোপণ কাৰ্যসূচী ৰূপায়ণ কৰা হয়। মৰিগাঁও জিলা সাহিত্য সভাৰ উদ্যোগত সভাৰ কাৰ্যালয়ত আজি এই উপলক্ষে পুৱা অসম সাহিত্য সভাৰ পতাকা উত্তোলন কৰা হয়। ইয়াৰ পাছত বন্তি প্ৰজ্বলন, স্মৃতিচাৰণ সভা আদি অনুষ্ঠিত হয়। অনুষ্ঠানত মৰিগাঁও শতদল শাখা সাহিত্য সভাৰ সভাপতিকে প্ৰমুখ্য কৰি জিলা সাহিত্য সভাৰ আন আন বিষয়ববীয়াসকলে হেমচন্দ্ৰ বৰুৱাৰ বৰ্ণাঢ্য জীৱন আৰু সোণসেৰীয়া কৰ্মৰাজীৰ সন্দৰ্ভত আলোকপাত কৰে। গুৱাহাটী উচ্চ ন্যায়ালয়ে অনলাইন ট্ৰেডিঙক লৈ বিত্তীয় অনিয়মত লিপ্ত হোৱা গোচৰত গ্ৰেপ্তাৰ হোৱা দুগৰাকী অভিযুক্ত বিশাল ফুকন আৰু তপন বৰা ওৰফে তাৰ্কিক বৰাৰ জামিন মঞ্জুৰ কৰিছে। ডিব্ৰুগড় জিলাৰ বৰবৰুৱা থানাত ৰুজু হোৱা গোচৰৰ ভিত্তিত আজি উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ পাৰ্থিৱজ্যোতি শইকীয়াৰ বিচাৰপীঠে অভিযুক্ত দুজনৰ জামিন মঞ্জুৰ কৰে। দুয়োগৰাকী অভিযুক্ত কাইলৈ কাৰাগাৰৰ পৰা মুকলি হোৱাৰ সম্ভাৱনা আছে। ইপিনে অনলাইন ট্ৰেডিঙক লৈ হোৱা বিত্তীয় অনিয়মৰ আন এগৰাকী অভিযুক্ত চুমি বৰাক বৰবৰুৱা থানাত ৰুজু হোৱা গোচৰত এতিয়াও কাৰাৰুদ্ধ হৈ আছে। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল। আমাৰ পৰৱৰ্তী বাতৰি সন্ধিয়া 6:45 শুনিবলৈ পাব।